নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উদ জোহা পালন কৰে। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আধা বুলিও কোৱা হয়। ঈদগাহসমূহত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা ঈদগাহ ময়দান, বিজনী জুমা মছজিদ, পালেংবাৰী, আলুখুণ্ডা, বাগৰগাঁও আদি অঞ্চলৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদ প্ৰাংগণত ভালেসংখ্যক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উদ জোহা পালন উলহ মালহেৰে কৰা দেখিবলৈ পোৱা গৈছে। আজি অনুষ্ঠিত নামাজৰ জৰিয়তে ত্যাগ আৰু একতাৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰা হয়। বৰপেটা সদৰৰ লগতে জিলাখনৰ হাউলি, কুকাৰপাৰ, কয়াকুচি, মন্দ্ৰিয়া, কলগাছিয়া, পালুহাজি আদি অঞ্চলত অনুষ্ঠিত নামাজত কেইবা হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ মছজিদ প্ৰাংগণত আজি আলাহাজ মৌলানা গিয়াছুদ্দিনৰ সভাপতিত্বত ঈদৰ নামাজ অনুষ্ঠিত হয়। ইয়াৰ পাছতে মছজিদ সমিতিৰ তৰফৰ পৰা পথচাৰী আৰু সুৰক্ষা কৰ্মীৰ মাজত মিঠাই বিতৰণ কৰা হয়। ধুবুৰী কেন্দ্ৰীয় ঈদগাহত আজি অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত প্ৰায় 2000 লোকে অংশগ্ৰহণ কৰে। তামোলপুৰ জিলাতো এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যতিক্ৰমী ৰূপত ঈদ উদ জোহা পালন কৰি সজাগতা সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। তেজপুৰৰ ঐতিহাসিক ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। শাসনাধিষ্ঠ বিজেপিয়ে অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা কনাত পৰকায়স্থক মনোনীত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই আজি প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাত পৰকায়স্থৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে 19 জুনত অসমৰ পৰা ৰাজ্যসভাৰ 2খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কনাত পৰকায়স্থ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পৰকায়স্থৰ পুত্ৰ। ৰাজ্যসভাৰ এই আসনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিৰ 13গৰাকী নেতাই আবেদন জনাইছিল। আমাৰ সংবাদদাতাই জনোৱা মতে, অসমত ৰাজ্যসভাৰ 2খন আসনৰ 1খন আসনত বিজেপিয়ে আৰু আনখনত অগপয় প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মিত্ৰদল দুটাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিজেপিয়ে প্ৰাৰ্থী চূড়ান্ত কৰিলে যদিও এই পৰ্যন্ত অগপয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। সোমবাৰে 9 জুন হৈছে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল 14 জুনত অন্ত পৰিব। গুৱাহাটী মহানগৰৰ ৰূপনগৰত যোৱা নিশা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হৈছে। ৰূপনগৰৰ পাহাৰৰ নামনিত থকা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে। খহি পৰা শিল আৰু মাটিয়ে ৰেণু বৰ্মন আৰু বিনয় সিং নামৰ 2জন লোকৰ ঘৰ ধ্বংসস্তূপত পৰিণত কৰে। খহি পৰা মাটিৰ তলত মনেশ্বৰ ৰাজবংশী নামৰ এজন লোক আবদ্ধ হৈ পৰে। ৰেণু বৰ্মনৰ তোলনীয়া পুত্ৰ মনেশ্বৰ ৰাজবংশীক উদ্ধাৰৰ বাবে SDRF আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে নিশাই অভিযান আৰম্ভ কৰে। প্ৰায় 15 ঘণ্টা অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে মনেশ্বৰ ৰাজবংশীৰ মৃতদেহটো উদ্ধাৰ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ 3গৰাকী বাতৰি পৰিৱেশকে। পশ্চিম কাৰ্বি আংলঙত আজি বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। যোৱা শুকুৰবাৰে বিষাক্ত কাঠফুলা খাই 5গৰাকী লোক বিষক্ৰিয়াত অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ একাংশ স্বাস্থ্যকৰ্মীয়ে বিভিন্ন অঞ্চলত এই সজাগতা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। NDA চৰকাৰৰ এখন উল্লেখযোগ্য ধ্বজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে কাইলৈ সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰবন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ এটা কথোপকথন প্ৰচাৰ কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।